এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি অসমলৈ আহিব। গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ খানাপাৰাত আয়োজিত এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব। শ্ৰীশ্বাহে কাইলৈ খানাপাৰা খেলপথাৰত হ'বলগীয়া পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ পৰাই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ঘোষণা কৰিছে। এই সন্মিলনত বিজেপি, অসম গণ পৰিষদ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু জনশক্তিকে ধৰি এন ডি এৰ সকলো শীৰ্ষ নেতা উপস্থিত থাকিব। প্ৰায় 20,000 নিৰ্বাচিত জনপ্ৰতিনিধি এই সন্মিলনত উপস্থিত থকাৰ কথা। তদুপৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাছাওকে ধৰি পৰিষদসমূহৰ নিৰ্বাচিত প্ৰতিনিধিসকলো এই অনুষ্ঠানত উপস্থিত থাকিব। সন্মিলনৰ পূৰ্বে শ্ৰীশ্বাহে অসম ৰাজভৱনৰ নতুন গৃহ উদ্বোধন কৰিব। ইয়াৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ উদ্বোধনী কাৰ্যসূচীত অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নতুন ৰাজভৱন পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বিভিন্ন দিশসমূহ প্ৰত্যক্ষ কৰে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় কামসমূহ নিয়াৰিকৈ সমাপন কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীসভাই ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ মাজৰ 194 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ দ্বৈতকৰণত অনুমোদন জনোৱাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে 3,634 কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পই যোগাযোগ ব্যৱস্থা অধিক দ্ৰুত কৰি তুলিব আৰু সামগ্ৰী পৰিবহণৰ ব্যয় হ্ৰাস কৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি অসমৰ উপৰি কৰ্ণাটক, তেলেংগানা আৰু বিহাৰৰ বাবে মুঠ 12,328 কোটি টকা ব্যয় সাপেক্ষ 4টা প্ৰকল্পত অনুমোদন জনায়। এই প্ৰকল্পসমূহৰ জৰিয়তে ভাৰতীয় ৰেল নেটৱৰ্কত 565 কিলোমিটাৰ পথ সংযুক্ত হ'ব। ৰাজ্যৰ ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি পবিত্ৰ আবিৰ্ভাৱ তিথি। শ্ৰী শ্ৰী হৰিদেৱে সমাজক আধ্যাত্মিকতাৰ অমলিন বাট দেখুৱাই মানেৰী, বহৰী, কৈহাটী আদি সত্ৰসমূহ স্থাপন কৰিছিল। ইয়াৰ উপৰি তেওঁ হৰণ, সংহিতা, ভক্তিৰস তৰংগিনী, হৰিনাম কীৰ্তন পদ্ধতি আদি আপুৰুগীয়া গ্ৰন্থৰ ৰচনাৰে অসমীয়া ভাষাক সমৃদ্ধ কৰি থৈ গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আবিৰ্ভাৱ তিথি উপলক্ষে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগমে 271 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথৰ 100% বৈদ্যুতিকীকৰণ সম্পূৰ্ণ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেই এই কাম সম্পূৰ্ণ কৰিছে। ত্ৰিপুৰাত ৰাষ্ট্ৰীয় ৰেল গ্ৰীডৰ সৈতে বৈদ্যুতিক ৰেলগাড়ীৰে সংযুক্ত কৰাৰ উদ্দেশ্যে 2022 চনত 46 কোটি টকা ব্যয়েৰে বৈদ্যুতিকীকৰণৰ এই প্ৰকল্প আৰম্ভ কৰা হৈছিল। অসমৰ বদৰপুৰ ষ্টেচন আৰু ত্ৰিপুৰাৰ জিৰানীয়া ষ্টেচনৰ মাজত বৈদ্যুতিক ইঞ্জিন চালিত প্ৰথমখন মালগাড়ীৰ পৰীক্ষামূলক চলাচল ইতিমধ্যে সম্পন্ন কৰা হৈছে। ইয়াৰ পাছত আগৰতলা আৰু অসমৰ অৰুণাচল জংচনৰ মাজত বিদ্যুৎ চালিত যাত্ৰীবাহী ৰেলৰ পৰীক্ষামূলক যাত্ৰা সম্পন্ন কৰা হৈছে। বিটিচি নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে বিটিচিত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। চিৰাং জিলাৰ বিজনীৰ মাজৰাবাৰী 17 নম্বৰ ছবাইজাৰ সমষ্টিত কালি BPFৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে দলীয় প্ৰাৰ্থী ধীৰাজ বৰগৰাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ক বিৰল ৰোগৰ চিকিৎসাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ক বিৰল ৰোগৰ চিকিৎসাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰৰূপে এই স্বীকৃতি প্ৰদান কৰাৰ ফলত চিকিৎসা মহাবিদ্যালয়খনে সমগ্ৰ দেশৰ চিকিৎসা আৰু স্বাস্থ্য ক্ষেত্ৰত নিজৰ নাম উজ্বলাই তুলিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বিৰল ৰোগ নীতি 2021ৰ অধীনত এই স্বীকৃতি প্ৰদান কৰা হৈছে। এই সন্মানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু দেশৰ 15খন উৎকৃষ্ট কেন্দ্ৰৰ ভিতৰত এখন হিচাপে অসম চিকিৎসা মহাবিদ্যালয়ক চিকিৎসা সেৱা আৰু গৱেষণাৰ ক্ষেত্ৰখনত নতুন মাত্ৰা প্ৰদান কৰিলে। অসম পুৰুষ ক্ৰিকেট দল আৰু নেপালৰ পুৰুষ এ দলৰ মাজত আজিৰে পৰা 5খন বন্ধুত্বমূলক T20 খেল অনুষ্ঠিত হ'ব। 1 ছেপ্টেম্বৰলৈকে হ'বলগীয়া খেলকেইখন গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACA ষ্টেডিয়াম আৰু ফুলুংস্থিত ACA ক্ৰিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত হ'ব। শৃংখলাটোৱে ভাৰত আৰু নেপালৰ মাজত থকা ক্ৰীড়া সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।